এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে এসময়ত অৱহেলাপূৰ্ণ অঞ্চল বুলি খ্যাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তৰিত কৰা হৈছে বুলি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি লক্ষীমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত ডঃ শৰ্মাই ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ খতিয়ান দাঙি ধৰে।
মেডিকেলৰ ক্ষেত্ৰত, ৰাস্তাৰ ক্ষেত্ৰত, দলঙৰ ক্ষেত্ৰত আজি কোনেও ভবা নাছিল যে মাজুলী আৰু বিহপুৰীয়াক লগ লগাই দলং হ'ব। কোনেও কেতিয়াও ভবা নাছিল যে ঘূনাসুতিৰ ওপৰতো দলং কেতিয়াবা হ'ব পাৰিব। যি আজি আমি অসম্ভৱ বুলি ভাবিছো তাক আমি অহাকালি সম্ভৱ কৰিছো, আৰু যাক আমি একেবাৰে অসম্ভৱ বুলি ভাবিছো তাকো আমি কেতিয়াবালৈ সম্ভৱ কৰিম বুলি আমি সপোনবিলাক ৰচনা কৰিছো।
তেওঁ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205 বিচনাযুক্ত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মা ইয়াৰ পূৰ্বে 30 আসনযুক্ত লক্ষীমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কৰ্কট ৰোগৰ চিকিৎসাত চিকিৎসকসকলতকৈও নাৰ্ছসকলৰ অৱদান অধিক বুলি উল্লেখ কৰে। নাৰ্ছিং কলেজ সন্দৰ্ভত তেওঁ কয় যে এই মহাবিদ্যালয়খনত BSc নাৰ্ছিঙৰ উপৰি MSc নাৰ্ছিঙৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত অহা 4-5 বছৰৰ ভিতৰত 30 চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিবছৰে 2 মেডিকেল কলেজ স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিবছৰে ৰাজ্য চৰকাৰে ৰাজ্যত প্ৰায় 2000 নাৰ্ছক নিযুক্তি দি আহিছে বুলিও তেওঁ প্ৰকাশ কৰে। ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত কেইবাটাও বিভাগ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সা সৰঞ্জামৰো ব্যৱস্থা কৰা হ'ব। দেশৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় একতা দিৱসত বিচক্ষণ ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোকে ৰাষ্ট্ৰীয় সংহতি আৰু একতা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে সমৰ্পণ কৰিবলৈ আহান জনাইছে। একতা দিৱস উপলক্ষে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ লক্ষ্যৰে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত পুৱাৰ ভাগত একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। বজালিৰ জিলা বিজেপিৰ উদ্যোগত পাঠশালাত একতাৰ সমদল শীৰ্ষক এটি কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা বিজেপিৰ কেইবাগৰাকীও কৰ্মীৰ এই সমদলত অংশ লৈ আধুনিক ভাৰতৰ ৰূপকাৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। বৰপেটাত জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰক্ষীৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙতো জিলা আৰক্ষীৰ সহযোগত হামৰেণত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি হামৰেণ থানাৰ পৰা জিৰচং বিদ্যালয়লৈ একতাৰ সমদল উলিওৱা হয়। বহু প্ৰতীক্ষাৰ অন্তত আজি অসমসহ দেশৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ বহু ঠাইত পুৱা চাৰে চাৰি বাজি পঁচিছ মিনিটত ছবিখনৰ প্ৰথমটো দৰ্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ ঢলপতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীসকলে ভিৰ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ 2 বজাত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত নিষ্ঠা বৰগোহাঁই প্ৰথম, দিব্যা আত্ৰে দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাক যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰববী ৰবীন বড়োৱে আদৰণি ভাষণ আগবঢ়ায়। প্ৰতিযোগিতাত বিজয়ীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। তেওঁলোকৰ সৈতে কথা পাতিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত। নমস্কাৰ।